বিলাপ পাঁচ অধ্যায়। চিউনে ভোগ কৰা নানা অপমান আৰু তেওঁ প্ৰাৰ্থনা। হে জিহুৱা, আমালৈ যি ঘটিল তাক সোঁৱৰণ কৰা, দৃষ্টি কৰা আৰু আমাৰ অপমান চোৱা। আমাৰ আধিপত্য বিদেশীসকলৰ হাতলৈ গ'ল, আমাৰ ঘৰবোৰ বিজাতীয়সকলৰ অধিকাৰলৈ গ'ল। আমি অনাথ আৰু পিতৃহীন হলোঁ, আমাৰ মাতৃসকল বিধৱা যেন হ'ল। আমাৰ পানী আমি ধন দি পান কৰোঁ, আৰু আমাৰ খৰি আমি দাম দি কিনো। আমাৰ তাৰণাকাৰীবোৰে আমাৰ ডিঙিত জুঁৱলি লগাইছে, আমি শ্ৰান্ত হলোঁ আৰু অলপো বিশ্ৰাম নাপাওঁ। আমি মিছৰীয়াহঁতৰ ফালে হাত মেলিলোঁ, আৰু আহাৰেৰে তৃপ্ত হ'বৰ বাবে অচুৰীয়াহঁতলৈ হাতযোৰ কৰিলোঁ। আমাৰ পূৰ্বপুৰুষসকলে পাপ কৰিলে আৰু তেওঁলোক এতিয়া নাই, আমি তেওঁলোকৰ অপৰাধৰ ভাৰ বৈছোঁ। আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে, তেওঁলোকৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই। আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো, অৰণ্য তৰোৱালৰ কাৰণে, দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে। শত্ৰুবোৰে চিউনত মহিলাসকলক বলাৎকাৰ কৰিলে, সিহঁতে যিহুদা নগৰবোৰত কুমাৰীসকলক ভস্তা কৰিলে, প্ৰধান লোকসকলক হাতত দোল লগাই ওলোমাই দিয়া হ'ল, বৃদ্ধাসকলৰ মুখক আদৰ কৰা নহ'ল, ডেকাসকলে জাতশীল বলে, আমাৰ ল'ৰাসকলে শৰীৰ ভৰত উজুতি খালে, বৃদ্ধসকলে ঘৰ দুৱাৰ ত্যাগ কৰিলে, ডেকাসকলে গান বাদ্য এৰিলে, আমাৰ মনৰ উল্লাস গ'ল, আমাৰ নাচ বাগ গুচি হুক হ'ল, আমাৰ মূৰৰ পৰাৰ মুকুতি খহি পৰিল, আমাৰ সন্তাপ হ'ল, কিয়নো আমি পাপ কৰিলোঁ, এইকাৰণে আমাৰ অন্তৰ পীড়িত হ'ল, এইবোৰৰ বাবে আমাৰ চকু দুৰ্বল হ'ল, কিয়নো চিউন পৰ্বতক ধ্বংস কৰা হ'ল, তাৰ ওপৰত শিয়ালবোৰ ফুৰে। হে জিহুৱা, তুমি চিৰকাললৈকে আছা, তোমাৰ হিংসাখন পুৰুষানুকৰ্মে আছে, তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা, আৰু ইমানকাল আমাক কিয় ত্যাগ কৰিলা? হে জিহুৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ'ম, আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰাই কৰা, যদিহে তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই আৰু আমাৰ অহিতে অতিশয় ক্ষুদ্ধ হোৱা নাই।